এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় পুৱাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও বানৰ বিভীষিকা অব্যাহত আছে। এতিয়াও নখন জিলাৰ ২৪টা ৰাজহ চক্ৰৰ ৭৬৩খন গাঁও বানত বুৰ গৈ আছে। বানত সম্প্ৰতি ৫,২৪,৭৩৩জন লোক ক্ষতিৰ সন্মুখীন হৈছে। বানত কালি চৰাইদেউ জিলাত আৰু ২জন লোকে প্ৰাণ হেৰুৱায়। ইয়াকে লৈ ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৬৮ হৈছেগৈ। ৰাজ্যখনত এতিয়াও ৩৭,৭২৪জন লোকে সাহায্য শিবিৰত আশ্ৰয় লৈ আছে। বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি পুনৰ টেলিফোনযোগে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে কথা পাতি বান পৰিস্থিতিৰ বিতংভাৱে বুজ লয়। শ্ৰীসোণোৱালে এই সন্দৰ্ভত কয় যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ বান পৰিস্থিতি জোৰা মৰাৰ বাবে সকলো সাহায্য আগবঢ়াব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আশ্বাস দিছে। এই অভূতপূৰ্ব বান পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকতো আলোচনা হৈছে বুলি তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ এটা আন্তঃ মন্ত্ৰালয়ৰ দল ৰাজ্যত উপস্থিত হৈ ক্ষতিগ্ৰস্ত জিলাসমূহৰ দ্ৰুতগতিত পৰিস্থিতিৰ মূল্যায়ন আৰম্ভ কৰিছে বুলিও শ্ৰীসোণোৱালে জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ফেচবুক লাইভযোগে বান পৰিস্থিতিক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ ১৯টা ৰাজহ চক্ৰৰ ১০৪০খন গাঁও বানৰ কবলত পৰিছে। ডঃ শৰ্মাই উদ্ধাৰ আৰু সাহায্য অভিযানৰ বিষয়েও উল্লেখ কৰে।
বানপানীত এতিয়ালৈকে শিৱসাগৰ, চৰাইদেউ আৰু আমাৰ যোৰহাট, গোলাঘাট জিলা কি ধৰণে ক্ষতিগ্ৰস্ত হৈছে? এই চাৰিওখন জিলাৰ ১৯টা ৰাজহ চক্ৰই বান আক্ৰান্ত হৈছে আৰু স্বাভাৱিকভাৱে ১৯টা ৰেভিনিউ চাৰ্কুলৰ ১০৪০খন গাঁৱক বানপানীয়ে আক্ৰমণ কৰিছে। আমি যি তথ্য যোগাৰ কৰিছো সেই অনুসৰি ৯,৭৭,৪৮৩গৰাকী ব্যক্তি বান আক্ৰান্ত হৈছে। এতিয়ালৈকে জিলা প্ৰশাসনে ১৪৫টা ৰিলিফ কেম্প স্থাপন কৰিছে। ৪১,৯৪৫গৰাকী ব্যক্তি ৰিলিফ কেম্পত আশ্ৰয় লৈছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰৰ বাবে এটা উচ্চ ক্ষমতাসম্পন্ন কাৰ্যবাহিনী গঠনৰ কথা ঘোষণা কৰিছে। বিশিষ্ট প্ৰযুক্তি বিশেষজ্ঞ নন্দন নীলেকানীয়ে এই কাৰ্যবাহিনীক নেতৃত্ব দিব। এটা ভিডিঅ' বাৰ্তাত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই কাৰ্যবাহিনীয়ে পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিব আৰু ইয়াৰ প্ৰতিবেদনৰ ভিত্তিত যিমান পাৰি শীঘ্ৰেই হ'বলগীয়া পৰীক্ষাসমূহৰ বিশ্বাসযোগ্যতা নিশ্চিত কৰা হ'ব। দেশৰ পৰীক্ষা ব্যৱস্থা বিশ্বাসযোগ্য, স্বচ্ছ আৰু পৰ্যাপ্ত প্ৰযুক্তিৰ ব্যৱহাৰেৰে উন্নত হোৱা উচিত বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। এই কাৰ্যবাহিনীত চোৰাংচ ব্যুৰৰ প্ৰাক্তন সঞ্চালক তপন ডেকা, ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰৰ প্ৰাক্তন অধ্যক্ষ এছ সোমনাথ, আই আই টি চেন্নাইৰ সঞ্চালক ভি কামাকটিৰ লগতে প্ৰাক্তন শিক্ষা সচিব অমিতা কাৰোৱাল আৰু লজিষ্টিক বিশেষজ্ঞ অমৃতলাল মীনা থাকিব। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে চৰকাৰে আজি সংসদত পৰীক্ষা সম্পৰ্কীয় কঠোৰ আইনী ব্যৱস্থাৰ সৈতে জড়িত এখন নতুন আইন উত্থাপন কৰিব। শ্ৰীমোদীয়ে লগতে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বিশ্বাসযোগ্যতা অক্ষুণ্ণ ৰখা আৰু লাখ লাখ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। লখিমপুৰ জিলাৰ ঢকুৱাখনৰ সহযোগত খিলামৰা কৃষ্টিভৱনত কালি ১৬শ বাৰ্ষিক অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত উচ্চ মাধ্যমিক স্তৰৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈকে পৰীক্ষাত আৰু সৰ্বভাৰতীয় পৰীক্ষাসমূহত সফলতা অৰ্জন কৰা শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানত লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, বিধায়ক নৱকুমাৰ দোলে, অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী পুষ্পা গগৈকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অহা বছৰ দুলীয়াজানত হ'বলগীয়া অসম সাহিত্য সভাৰ অধিৱেশন সফলতাৰে সম্পন্ন কৰাৰ বাবে অধিৱেশনৰ কাৰ্যকৰী সভাপতি তৰংগ গগৈয়ে কালি আয়োজক সমিতিৰ বিষয়ববীয়াৰ সৈতে আলোচনাত মিলিত হয়। এই আলোচনাত অধিৱেশনৰ সামগ্ৰিক প্ৰস্তুতি, বিভিন্ন সাংগঠনিক দিশ, অতিথি অভ্যৰ্থনা, আন্তঃগাঁথনি ব্যৱস্থাকে ধৰি অধিৱেশন নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে প্ৰতিটো যাৱতীয় ব্যৱস্থা চালি জাৰি চোৱা হয়। শ্ৰীভূমি জিলাৰ ৰামকৃষ্ণনগৰ মণ্ডল বিজেপিৰ কাৰ্যালয়ত কালি এখন বিশেষ সাংগঠনিক সভা অনুষ্ঠিত হয়। সভাত সংগঠনটোক অধিক শক্তিশালী আৰু গতিশীল কৰি তোলাৰ বাবে আলোচনা কৰা হয়। লগতে সাংগঠনিক কাম কাজসমূহ সফলভাৱে ৰূপায়ণৰ উদ্দেশ্যে সকলো স্তৰৰ কৰ্মকৰ্তাক ঐক্যবদ্ধভাৱে কাম কৰিবলৈ আহ্বান জনোৱা হয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা ৯ বজাত।